প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আজি অন্ধ্রপ্রদেশের শ্রী সত্যসাই জেলাত শ্রী সত্যসাই বাবার জন্ম শতবার্ষিকী উদযাপন অনুষ্ঠানত অংশগ্রহণ করে। উচ্চতম ন্যায়ালয়ে আজি বিভিন্ন ন্যায়াধীকরণের সদস্য নিযুক্তি কার্যকাল আর সেবা শর্ত সম্পর্কীয় 2021 সনের ন্যায়াধীকরণ সংশোধনী আইনের কেইবাটাও ব্যবস্থা খারিজ করে। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতারমন আজি নতুন দিল্লীত 2026-2027 বিত্তীয় বর্ষত কেন্দ্রীয় বাজেট সন্দর্ভত ব্যাংকিং, বিত্তীয় সেবা আর বীমা খণ্ডর বিশেষজ্ঞসকলের সঙ্গে সপ্তম প্রাক বাজেট আলোচনায় মিলিত হয়। নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত 1-10 ডিচেম্বৰলৈ হৰ্ণবিল মহোৎসৱ অনুষ্ঠিত হ'ব আৰু অৰুন্ধতী চৌধুৰীয়ে গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত বিশ্বকাপ বক্সিঙৰ ফাইনেলত প্ৰৱেশ কৰিছে। নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ শ্ৰী সত্যসাই জিলাত শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে পুত্তপাৰ্থীত থকা সাইবাবার মহাসমাধিত প্রার্থনা জনায় আর পুষ্পার্ঘ্য নিবেদন করে। শ্রীমোদীয়ে সাইবাবার জীবন শিকনি আর আধ্যাত্মিক ঐতিহ্য সন্দর্ভত একটা স্মারক মুদ্রা আর এলানি ডাক টিকটও উন্মোচন করে। বিত্তীয় সুরক্ষার জড়িয়ে কন্যা শিশুর সবলীকরণের লক্ষ্যে সুকন্যা সমৃদ্ধি যোজনা মুক্তি করে। ইয়ার আগে প্রধানমন্ত্রী প্রশান্তি নিলয়মর মহাসমাধিত বিশেষ প্রার্থনাত ভাগ লয়। গোদানম কার্যসূচীত ভাগ লয় আর কৃতজ্ঞতা প্রকাশের পরম্পরাগত রীতি অনুসর চারিগী কৃষকক গোদান করে। উচ্চতম ন্যায়ালয়ে আজি বিভিন্ন ন্যায়াধীকরণের সদস্য নিযুক্তি কার্যকাল আর সেবা শর্ত সম্পর্কীয় 2021 সনের ন্যায়াধীকরণ সংশোধনী আইনের কেইবাটাও ব্যবস্থা খারিজ করে। মুখ্য ন্যায়াধীশ বি আর গাওয়াই আর ন্যায়াধীশ কে বিনোদ চন্দনক গঠিত এখন বিচারপীঠে কয় যে কেন্দ্রীয় সরকারে এই ব্যবস্থাসমূহ সামান্য সাল সলনিরে ইতিমধ্যে প্রণয়ন করেছে। বিচারপীঠখনে কয় যে বাতিল করা ব্যবস্থাসমূহৰ জৰিয়তে ক্ষমতাৰ বিভাজনৰ নীতি উলংঘা হৈছিল। বিচাৰাধীন গোচৰৰ বৰ্ধিত সংখ্যাৰ সমস্যা দূৰ কৰাটো অকল ন্যায়পালিকাৰে দায়িত্ব নহয় বৰঞ্চ এই ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব আছে বুলি বিচাৰপীঠখনে উল্লেখ কৰে। ন্যায়ালয়ে কাৰ্যকাল সম্পৰ্কীয় পূৰ্বৰ নিৰ্দেশাৱলী পুনৰ প্ৰৱৰ্তন কৰাৰ সপক্ষে ৰায় দিয়ে। ন্যায়ালয়ে আয়কৰ আপিল ন্যায়াধীকৰণ আৰু আবকাৰী তথা সেৱা শুল্ক আপিল ন্যায়াধীকৰণৰ সদস্যসকল 62 বছৰ বয়সলৈকেহে পদত অধিষ্ঠিত হৈ থাকিব পাৰিব বুলি স্পষ্ট কৰি দিয়ে। ইয়াৰ পূৰ্বে সৰ্বোচ্চ ন্যায়ালয়ে 2021 চনৰ ন্যায়াধীকৰণ সংশোধনী আইনৰ সাংবিধানিক বৈধতাক লৈ প্ৰশ্ন দাখিল কৰা আবেদন সন্দৰ্ভত ৰায়দান সুৰক্ষিত ৰাখিছিল। ভাৰত খাদ্য সামগ্ৰীৰ মান নিৰ্ধাৰণ কৰা আন্তঃৰাষ্ট্ৰীয় সংস্থা কোডেক্সৰ এছিয়া অঞ্চলৰ বাবে থকা কাৰ্যবাহী সমিতিলৈ পুনৰ নিৰ্বাচিত হৈছে। গোলকীয় সদস্যপদ সমিতিয়ে সৰ্বসন্মতিক্ৰমে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে। এই সিদ্ধান্তই 2027 বৰ্ষলৈকে ভাৰতৰ নেতৃত্বৰ ভূমিকাক প্ৰতিফলিত কৰা বুলি মন্ত্ৰালয়ে উল্লেখ কৰিছে। মন্ত্ৰালয়ে জনায় যে 48 সংখ্যক কোডেক্স পৰিপুষ্টি আয়োগ সত্ৰত ভাৰতৰ ভূমিকা ইতিবাচক আছিল আৰু সকলোৱে সমন্বিত বিশ্বজনীন খাদ্য ব্যৱস্থাৰ প্ৰতি দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা মানি লৈছে। ভাৰতে বৰ্তমান ভালেমান গোলকীয় মানৰ প্ৰতিষ্ঠা আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ভাৰতে বিশেষকৈ খাদ্য সামগ্ৰীত সংযোজন কৰা বিভিন্ন পদাৰ্থ আৰু কীটনাশকৰ অৱশিষ্টৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি আহিছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই ৰাজ্যখনত সুৰক্ষিত এলেকা অনুমতি ব্যৱস্থা পুনৰ আৰোপ কৰাৰ বিষয়টো ততালিকে পুনৰীক্ষণ কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতি আহ্বান জনাইছে। শ্ৰীৰিঅ'ই এখন পত্ৰযোগে সুৰক্ষাজনিত উদ্বেগৰ বাবে নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামত 2024 চনৰ 17 ডিচেম্বৰৰ পৰা পুনৰ বাহাল কৰা সুৰক্ষিত এলেকা অনুমতি ব্যৱস্থা নাগালেণ্ডৰ বাবে আৱশ্যকীয় নহয় বুলি উল্লেখ কৰে। তেওঁ কয় যে ইয়াৰ ফলত পৰ্যটন ক্ষেত্ৰৰ ক্ষতি হ'ব পাৰে। নাগালেণ্ডৰ পৰিস্থিতি সদায় শান্তিপূৰ্ণ হৈ আছে আৰু ৰাজ্যখনলৈ শৰণাৰ্থী নাহে বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যিক মন্ত্ৰীসভাৰ এই বিষয়টো লৈ কেইবাবাৰো আলোচনা হৈছে আৰু চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা গৃহ মন্ত্ৰালয়লৈ পত্ৰ লিখি অনুমতি ব্যৱস্থাৰ ক্ষেত্ৰত সকাহ প্ৰদান কৰিবলৈ বাৰে বাৰে অনুৰোধ জনোৱা হৈছে। পৰ্যটন আৰু শিক্ষা ক্ষেত্ৰৰ বিভিন্ন সংস্থাৰ লগতে নাগৰিক সমাজ গোটেও বিষয়টো লৈ চিন্তা প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীৰিঅ'ই কয় যে এই নিষেধাজ্ঞাই বিদেশী পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত বিশেষকৈ ডিচেম্বৰত হ'বলগীয়া হৰ্ণবিল মহোৎসৱৰ পূৰ্বে বিৰূপ প্ৰভাৱ পেলাব পাৰে। নাগালেণ্ডৰ অনুমতিৰ নতুন নীতি নিৰ্দেশ জাৰি কৰিবলৈকো তেওঁ আহ্বান জনায়। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আজি নতুন দিল্লীত 2026-2027 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় বাজেট সন্দৰ্ভত বেংকিং, বিত্তীয় সেৱা আৰু বীমা খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে সপ্তম প্ৰাক বাজেট আলোচনাত মিলিত হয়। বৈঠকত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব, কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা আৰু মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। বিত্তমন্ত্ৰীগৰাকীয়ে কালি ষ্টাৰ্টআপ খণ্ড আৰু মূলধনী বজাৰৰ অংশীদাৰসকলৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰে। বিত্ত মন্ত্ৰালয়ে সাধাৰণতে বাজেট দাখিলৰ পূৰ্বে প্ৰত্যেক বছৰে বিশেষজ্ঞ, উদ্যোগ জগতৰ কাণ্ডাৰী, অৰ্থনীতিবিদ আৰু ৰাজ্যিক বিষয়াসকলৰ সৈতে কেইবালানিও প্ৰাক বাজেট পৰামৰ্শ বৈঠকৰ আয়োজন কৰে। কেন্দ্ৰীয় বাজেটত বিভিন্ন দৃষ্টিভংগী আৰু অৰ্থনৈতিক অগ্ৰাধিকাৰৰ প্ৰতিফলন ঘটাটো সুনিশ্চিত কৰাই এনে আলোচনাৰ মূল উদ্দেশ্য। কেন্দ্ৰীয় চৰকাৰৰ যোগাযোগ আৰু গ্ৰামোন্নয়ন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ চন্দ্ৰশেখৰ পেম্মাছানীয়ে বাকুৰ বসবাস কৰা ভাৰতীয় মূলৰ নাগৰিকসকলৰ যুৱচামক তেওঁলোকৰ দ্বৈত পৰিচয়ক লৈ গৌৰৱ অনুভৱ কৰিবলৈ আহ্বান জনাইছে। আনহাতে আধুনিক তথা বহুমুখী সংস্কৃতিক আঁকোৱালি লোৱাৰ মাজতো তেওঁলোক ভাৰতবৰ্ষৰ প্ৰাচীন জ্ঞানৰ সৈতে সিপাৰে সংযুক্ত হৈ ৰোৱা উচিত বুলিও মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। আজাৰবাইজানৰ ৰাজধানী মহানগৰীখনত 1000গৰাকীতকৈও অধিক ভাৰতীয় নাগৰিকে অংশগ্ৰহণ কৰা এটা অনুষ্ঠানত ভাষণ দি তেওঁ লগতে কয় যে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত ভাৰতৰ স্থিতি শক্তিশালী কৰা আৰু ইয়াৰ ভৱিষ্যতক গঢ় দিয়াৰ ক্ষেত্ৰত ভাৰতীয় মূলৰ এই লোকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই অনুষ্ঠানত আজাৰবাইজানত বসবাস কৰি থকা 380গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ লগতে তেল আৰু গেছ, আতিথ্য, পণ্য সামগ্ৰীৰ ব্যৱসায় আদি খণ্ডৰ সৈতে জড়িত বৃত্তিজীৱী লোকসকলেও অংশগ্ৰহণ কৰে। ডঃ পেম্মাছানীয়ে ইণ্ডিয়ান আজাৰবাইজান এছ'চিয়েচন, আজাৰবাইজান তেলেগু এছ'চিয়েচন, বাকু তামিল সংগম আৰু ইণ্ডিয়ান ষ্টুডেণ্টছ এছ'চিয়েচন অব আজাৰবাইজানকে ধৰি সাংস্কৃতিক আৰু শিক্ষাৰ্থীৰ সংস্থাসমূহৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি এই সম্প্ৰদায়টোৰ একতাৰ শলাগ লয়। এনে সংস্থাসমূহে ঘৰৰ পৰা আঁতৰত থাকিও সাংস্কৃতিক সম্পৰ্কক শক্তিশালী কৰি ৰাখিছে বুলিও তেওঁ মত প্ৰকাশ কৰে। নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত 1-10 ডিচেম্বৰলৈ হৰ্ণবিল মহোৎসৱ অনুষ্ঠিত হ'ব। নাগালেণ্ড চৰকাৰে এই মহোৎসৱৰ বাবে ছুইজাৰলেণ্ড আৰু আয়াৰলেণ্ডক সহযোগী ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত সুকীয়া বৈঠকৰ পাছত এই ঘোষণা কৰা হয়। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউৰিঅ' আৰু নতুন দিল্লীত থকা ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰদূত মায়া ষ্টিচাফিৰ মাজত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰদূতগৰাকীয়ে এই সিদ্ধান্তই দুয়ো দেশৰ মাজত শক্তিশালী সাংস্কৃতিক সম্পৰ্ক আৰু বিভিন্ন ক্ষেত্ৰত ভৱিষ্যতৰ সহযোগিতাৰ পথ প্ৰশস্ত কৰিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী নেইফিউৰিঅ'ই লগতে আয়াৰলেণ্ডৰ ৰাষ্ট্ৰদূত কেভিন কেলিক সাক্ষাৎ কৰে আৰু আয়াৰলেণ্ডক হৰ্ণবিল মহোৎসৱৰ বাবে অন্য এখন সহযোগী ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰে। ৰাষ্ট্ৰদূত কেলিয়ে কয় যে এই সহযোগিতাই আয়াৰলেণ্ড আৰু ভাৰতৰ মাজত বৰ্ধিত সাংস্কৃতিক আৰু ৰাজনৈতিক সম্বন্ধক প্ৰতিফলিত কৰিছে। ইয়াৰ পূৰ্বে হৰ্ণবিল মহোৎসৱৰ বাবে ব্ৰিটেইনকো সহযোগী ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হৈছিল। 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ কাইলৈ গোৱাৰ পানাজীত আৰম্ভ হ'ব। 28 নৱেম্বৰলৈ হ'বলগীয়া এই মহোৎসৱত 80খনতকৈও অধিক দেশৰ চলচ্চিত্ৰ নিৰ্মাতাসকলে অংশগ্ৰহণ কৰিব। মহোৎসৱত ভাৰত আৰু বিদেশৰ 240খনতকৈও অধিক চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব। খেলৰ বাতৰি। অৰুন্ধতী চৌধুৰীয়ে গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত বিশ্বকাপ বক্সিঙৰ মহিলাৰ 70 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে আজি ছেমিফাইনেলত 3বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীৰ লিঅ'নী আইশা মুলেৰক 3-0 ফলাফলত পৰাস্ত কৰে। অৰুন্ধতীয়ে কাইলৈ ফাইনেলত উজবেকিস্তানৰ অজিজা জকৰিভাৰ সন্মুখীন হ'ব। ভাৰতৰ মীনাক্ষী অংকুশ, ফাংগাল পাৰ্বিন আৰু নুপুৰেও নিজ নিজ শাখাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ শ্ৰী সত্যসাই জিলাত শ্ৰী সত্যসাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ে আজি বিভিন্ন ন্যায়াধীকৰণৰ সদস্য নিযুক্তি কাৰ্যকাল আৰু সেৱা চৰ্ত সম্পৰ্কীয় 2021 চনৰ ন্যায়াধীকৰণ সংশোধনী আইনৰ কেইবাটাও ব্যৱস্থা খাৰিজ কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আজি নতুন দিল্লীত 2026-2027 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় বাজেট সন্দৰ্ভত বেংকিং, বিত্তীয় সেৱা আৰু বীমা খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে 7ম প্ৰাক বাজেট আলোচনাত মিলিত হয়। নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত 1-10 ডিচেম্বৰলৈ হৰ্ণবিল মহোৎসৱ অনুষ্ঠিত হ'ব আৰু অৰুন্ধতী চৌধুৰীয়ে গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত বিশ্বকাপ বক্সিঙৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ বাতৰি এতিয়ালৈ ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।